গণনা পুস্তক 36 অধ্যায় উত্তৰাধিকাৰীৰ বিষয়ে দিয়া বিধি। পাছত যোছেফৰ সন্তানসকলৰ গোষ্ঠীবোৰৰ মাজৰ মনছিৰ নাতিয়েক মাখিৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃবংশৰ মূল ব্যক্তিসকলে মুচি আৰু ইজৰাইলৰ সন্তানসকলৰ পিতৃবংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক'লে, ইজৰাইলৰ সন্তানসকলক আধিপত্যৰ অৰ্থে এই দেশ চিটি খেলাই দিবলৈ জিহুৱাই মোৰ প্ৰভুক আজ্ঞা কৰিলে আৰু আমাৰ ভাই ছলফাদৰ আধিপত্য তেওঁ জীয়েকসকলক দিবলৈ মোৰ প্ৰভুৱে জিহুৱাৰ পৰা আজ্ঞা পালে। কিন্তু ইজৰাইলৰ সন্তানসকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোকে বিয়া হয় তেন্তে আমাৰ পিতৃ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি ফৈদৰ হ'ব সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তাক যোগ কৰা হ'ব। এইদৰে তেওঁক আমাৰ উত্তৰাধিকাৰৰ ভাগৰ পৰা কটা যাব। আৰু যেতিয়া ইজৰাইলৰ সন্তানসকলৰ 12 বছৰ হ'ব তেতিয়া তেওঁলোক যি ফৈদৰ হ'ব সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধিকাৰ যোগ কৰা হ'ব। এইদৰে আমাৰ পিতৃ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধিকাৰ কটা যাব। তাতে মুচিয়ে জিহুৱাৰ বাক্যৰ অনুসাৰে ইজৰাইলৰ সন্তানসকলক এই আজ্ঞা কৰিলে। যোছেফৰ সন্তানসকলৰ ফৈদে ঠিক কৈছে। জিহুৱাই ছলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, তেওঁলোকে যাক ভাল পায় তাৰে সৈতে বিয়া হ'ব পাৰিব, কিন্তু কেৱল নিজৰ পিতৃবংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ'ব পাৰিব। এইদৰে ইজৰাইলৰ সন্তানসকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব, কিয়নো ইজৰাইলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ পিতৃবংশৰ আধিপত্যতে থাকিব লাগিব। আৰু ইজৰাইলৰ সন্তানসকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এইকাৰণে ইজৰাইলৰ সন্তানসকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃবংশৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ'ব লাগিব, তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব, কিয়নো ইজৰাইলৰ সন্তানসকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব। ছলফাদৰ জীয়েকসকলে মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে, কিয়নো মহলা, তিচ্ছা, হগ্ৰা, মিল্কা আৰু নোৱা ছলফাদৰ এই জীয়েককেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ'ল। যোছেফৰ পুত্ৰ মনছিৰ সন্তানসকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত তেওঁলোকৰ আধিপত্য তেওঁলোকৰ পিতৃগোষ্ঠীৰ ফৈদতেই থাকিল। জিহুৱাই জিৰিহুৰ সন্মুখত জৰ্দনৰ ওচৰত মোৱাবৰ সমৰ্থলত মুচিৰ দ্বাৰাই ইজৰাইলৰ সন্তানসকলক এই সকলো আজ্ঞা আৰু শাসন প্ৰণালী দিলে।